জিচয়া 34 অধ্যায় ইডুমৰ ওপৰত সাধন কৰিবলগীয়া প্ৰতিকাৰ। হে জাতিসমূহ, ওচৰলৈ আহা আৰু শুনা, হে লোকসমূহ, মনোযোগ দিয়া। পৃথিৱী আৰু ইয়াক পৰিপূৰ্ণ কৰা সকলোৱে, জগত আৰু তাৰ পৰা উৎপন্ন হোৱা সকলোৰে অৱশ্যে শুনক, কাৰণ সকলো জাতিৰ বিৰুদ্ধে যিহুৱাৰ ক্ৰোধ আছে, আৰু তেওঁলোকৰ সকলো সৈন্যৰ বিৰুদ্ধে তেওঁ অগ্নিশৰ্মা। তেওঁলোকক সম্পূৰ্ণভাৱে ধ্বংস কৰিব, বধ কৰিবলৈ তেওঁলোকক প্ৰাণী হত্যাকাৰীৰ হাতত শুধাই দিব। তেওঁলোকৰ নিহতসকলক মৈদাম নিদিয়াকৈয়ে থব। তেওঁলোকৰ মৰা হৰবোৰৰ পৰা চাৰিওফালে দুৰ্গন্ধ হ'ব। তেওঁলোকৰ তেজেৰে পৰ্বতবোৰ ভিজিব, আকাশৰ সকলো তৰাবোৰ অদৃশ্য হৈ যাব, আৰু নুৰিয়া পুথিৰ দৰে আকাশক নুৰিওৱা হ'ব, আৰু তাৰ সকলো তৰা অদৃশ্য হ'ব। দাক্ষালতাৰ পৰা পাত লেৰেলি সৰি পৰাৰ দৰে, আৰু বেছিকৈ পকা ডিমৰু যিদৰে ডিমৰু গছৰ পৰা সৰি পৰে, কাৰণ যেতিয়া মূৰ তৰোৱালে স্বৰ্গত পূৰ্ণ হোৱাকৈ তেজ পান কৰিব। চোৱা, এইটো এতিয়া ইডুমৰ ওপৰলৈ আহিব, সেই লোকসকললৈ মই ধ্বংস কৰিবলৈ পঠিয়াম। জিহুৱাৰ তৰোৱাল তেজেৰে টোপাটোপে পৰা আৰু চৰ্বিৰে আবৃত্ত, ভেড়া আৰু ছাগলীবোৰৰ তেজেৰে টোপাটোপে পৰা, মতা ভেড়া ছাগলীৰ মত্তাশয়ৰ চৰ্বিৰে আবিত, কাৰণ জিহুৱাই বৰ্ষা নগৰত বলিদান কৰিছে আৰু ইডুম দেশত মহাহত্যা হৈছে। তেওঁলোকৰ সৈতে ভতৰা গৰুও হত্যা কৰা হ'ব, আৰু কম বয়সীয়া ভতৰা গৰুৰ সৈতে বুঢ়া গৰুও। তেওঁলোকৰ দেশ তেজেৰে মাতাল হ'ব, আৰু তেওঁলোকৰ ধূলি চৰ্বিৰে চৰ্বিযুক্ত হ'ব, কাৰণ এইয়ে জিহুৱাৰ প্ৰতিশোধ লোৱা দিন হ'ব, চিউনৰ অৰ্থে পুনৰ প্ৰতিফল দিয়া বছৰ হ'ব। ইডুমৰ নৈবোৰ আলকতৰালৈ পৰিণত হ'ব, তাই ধূলিবোৰ গন্ধ হ'ব, আৰু তাই দেশ প্ৰজ্বলিত আলকতৰা হ'ব। সেয়ে দিনে ৰাতিয়ে জ্বলিব, চিৰকাললৈ ইয়াৰ ধোঁৱা উঠিব। পুৰুষানুকৰ্মে ই অনুবৰ হৈ থাকিব, কোনেও তাৰ মাজেদি চিৰকাললৈকে নাযাব। কিন্তু বনৰীয়া চৰাই আৰু পশু তাত বাস কৰিব, ফেঁচা আৰু ধোঁৱা কাউৰীয়ে তাত বাঁহ সাজিব। তেওঁ তাৰ ওপৰত ধ্বংসৰ পৰিমাণ জৰি আৰু ওলোম সূতা বিস্তাৰ কৰিব। তাই প্ৰধান লোকসকলৰ ৰাজ্য বুলি ক'বলৈ একো নাথাকিব, আৰু তাই ৰাজকুমাৰসকলৰ কাকো নাথাকিব। তাই ৰাজপ্ৰসাদবোৰ কাঁইতে ছাটি ধৰিব, চূড়াত গছ আৰু কাঁইটীয়া জাৰণী তাই দুৰ্গ হ'ব। এয়া শিয়ালৰ বসতি স্থান আৰু উট পক্ষীৰ কাৰণে ঠাই হ'ব, বনৰীয়া জন্তু আৰু ৰাং কুকুৰে তাত লগ হ'ব, আৰু বনৰীয়া ছাগলীৰে ইটোৱে সিটোৰ বাবে চিঞৰিব। সেই ঠাইত নিশাচৰ জন্তুৰে নিৰ্বাস কৰিব, আৰু নিজৰ বাবে বিশ্ৰামৰ ঠাই বিচাৰি পাব। ফেঁচাই বাঁহ সাজি কণী উমনি দি পোৱালি জগাব, আৰু পোৱালবোৰক সুৰক্ষা দিব। হয়, সেই ঠাইত প্ৰতিজনী হেন চৰায়ে নিজৰ সংগীৰ সৈতে গোট খাব। জিহুৱাৰ নুৰিয়া পুথিত একাদিকৰ্মে বিচাৰা, ইয়াৰ এটাৰো অভাৱ নহ'ব, সংগীৰ বাবে কাৰো অভাৱ নহ'ব, কাৰণ জিহুৱাই নিজৰ মুখেৰে এই আদেশ দিলে, আৰু তেওঁৰ আত্মাই সিহঁতক গোটালে। তেওঁ সিহঁতৰ বাবে চিঠি খেলালে, আৰু সিহঁতৰ বাবে তেওঁ নিজৰ হাতেৰে পৰিমাণ জৰীৰ দ্বাৰাই তাক ভাগ বাতি দিলে। সিহঁতে তাক সদাকালৰ বাবে অধিকাৰ কৰিব, পুৰুষানুকৰ্মে তাত বাস কৰিব।